এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ চৰকাৰী আৰু প্ৰাদেশিককৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ, সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন জিলাত আজিৰে পৰা EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ, দুদিনীয়া মণিপুৰ ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ইম্ফলত উপস্থিত, আৰু অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত এটা পথ দুৰ্ঘটনাত অসমৰ 14 শ্ৰমিকসহ কেইবাজনো নিহত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চৰকাৰী আৰু প্ৰাদেশিককৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে ফুলবাগানৰ পুৰণি চৰকাৰী উচ্চ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ দ্বাৰা ৰাজ্যৰ চৰকাৰী, প্ৰাদেশিককৃত আৰু চাহ বাগিচা আদৰ্শ বিদ্যালয়ত অধ্যয়নৰত 3,10,000ৰো অধিক শিক্ষাৰ্থী লাভান্বিত হ'ব। ডঃ শৰ্মাই ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ লগতে শিক্ষাৰ্থীসকলৰ ভৱিষ্যৎমুখী যাত্ৰাত প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰে। বৰ্তমান সময়ত আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহু পৰিমাণে কম হোৱাটো ৰাজ্যৰ শিক্ষা ক্ষেত্ৰৰ বাবে ইতিবাচক লক্ষণ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। দূৰণিবতীয়া বিদ্যালয়লৈ অহা যোৱাৰ ক্ষেত্ৰত সুবিধা প্ৰদানেৰে ছাত্ৰ ছাত্ৰীসকলৰ নিয়মীয়া অধ্যয়ন সহজ কৰি তোলাৰ দিশত এই চাইকেল বিতৰণ আঁচনি যুগান্তকাৰী পদক্ষেপ হিচাপে পৰিগণিত হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
প্ৰতি বছৰৰ দৰে অসমতো ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলক আমি বিনামূলীয়া চাইকেল বিতৰণ কৰিম। এইবাৰ প্ৰায় 3,17,000 ছাত্ৰ ছাত্ৰীয়ে চাইকেল লাভ কৰিব। ডিব্ৰুগড়ত আজি আমি আনুষ্ঠানিক কাৰ্যসূচী আৰম্ভ কৰিলো। এতিয়াৰ পৰা প্ৰত্যেকখন স্কুলে স্কুলে গৈ আমাৰ বিষয়াসকলে ছাত্ৰ ছাত্ৰীসকলক চাইকেলখন বিতৰণ কৰিব। এই ষ্টুডেণ্টৰ কাৰণে লোৱা বিভিন্ন আঁচনিৰ কাৰণে অসমত ড্ৰপ আউটৰ সংখ্যা বহুখিনি কমি গৈছে। মই ভাবোঁ যে 5-6 বছৰ যদি আমি এনেকৈ নিৰন্তৰভাৱে কাম কৰি থাকিব পাৰোঁ, অসমৰ শিক্ষাক আমি এটা নতুন পৰ্যায়লৈ লৈ যাব পাৰিম।
মুখ্যমন্ত্ৰীয়ে ছাত্ৰ ছাত্ৰীসকলক মোবাইল ফোনৰ সদ্ব্যৱহাৰেৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ভূগোল, বুৰঞ্জী, বিজ্ঞান, ক্ৰীড়াকে ধৰি নতুন নতুন তথ্য আৰু জ্ঞান আহৰণ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে বিদ্যালয়ত শিক্ষকৰ উপস্থিতিৰ দৰে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য হ'ব আৰু বিদ্যালয়ত উপস্থিত নথকা ছাত্ৰ ছাত্ৰীৰ অভিভাৱকলৈ স্বয়ংক্ৰিয়ভাৱে মেছেজ যাব। আজিৰ অনুষ্ঠানত শিক্ষা সচিব নাৰায়ণ কোঁৱৰ, মন্ত্ৰী বিমল বৰা, যোগেন মোহনকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ যোৱা 19 ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক মৃত্যু সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোট SIT কাইলৈ আদালতত অভিযোগনামা দাখিল কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত এই সন্দৰ্ভত কয় যে আদালতত অভিযোগনামা দাখিলৰ পাছত SIT বা আৰক্ষীৰ কাম শেষ হ'ব আৰু নিৰ্ধাৰিত পদ্ধতি অনুযায়ী বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। তেওঁ আদালতৰ ওপৰত আস্থা ৰাখিবলৈ সংশ্লিষ্ট সকলোৰে প্ৰতি আহ্বান জনায়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত CID ৰুজু হোৱা 18/2025 গোচৰটোৰ অভিযোগনামা কাইলৈ আদালতত দাখিল কৰা হ'ব। অভিযোগনামা দাখিলৰ নিৰ্ধাৰিত সময়সীমা 18 ডিচেম্বৰত উকলি যাব যদিও 6 দিন পূৰ্বে SIT অভিযোগনামা দাখিল কৰিব বুলি SIT মুৰববী মুন্না প্ৰসাদ গুপ্তাই প্ৰকাশ কৰিছে। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন জিলাত আজিৰে পৰা EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ অনুষ্ঠিত হৈছে। বৰপেটা জিলাৰ সোণকুছি কলনীস্থিত গুদামঘৰত পুৱা 9 বজাত প্ৰথম পৰ্যায়ৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হয়। বৰপেটা জিলা নিৰ্বাচনী বিষয়া প্ৰকাশ কৰা মতে পঞ্জীয়নভুক্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। জিলাখনত এই পৰ্যায়ত 1,401 বেলট ইউনিট, 1,513 কণ্ট্ৰল ইউনিট আৰু 1,513 VVPAT পৰীক্ষা কৰা হ'ব। কামৰূপ জিলা আয়ুক্ত কাৰ্যালয় চৌহদত থকা EVM গুদামঘৰত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ EVM আৰু VVPATৰ পৰীক্ষণ প্ৰক্ৰিয়াত ভাৰতীয় ইলেক্ট্ৰনিক্স নিগম লিমিটেডৰ 10 জন অভিযন্তাৰ লগতে স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকল উপস্থিত থাকে। জিলাখনত অহা 23 ডিচেম্বৰলৈ প্ৰথম পৰ্যায়ৰ পৰীক্ষণত 1,944 বেলট ইউনিট, 2,099 কণ্ট্ৰল ইউনিট আৰু 2,099 VVPATৰ পৰীক্ষা কৰা হ'ব। এই সন্দৰ্ভত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই আমাৰ সংবাদদাতাৰ আগত এইদৰে কয়।
ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুযায়ী আৰু মুখ্য নিৰ্বাচনী বিষয়া অসমৰ আমাৰ নিৰ্দেশ অনুযায়ী প্ৰথম পৰ্যায়ৰ EVM বোৰৰ পৰীক্ষণ কাৰ্য আজিৰ পৰা কামৰূপ জিলাত আৰম্ভ হৈছে। আৰু আমাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ লগতে থকা যিটো ৱেৰ হাউচ, সেই ৱেৰ হাউচত থকা APMসমূহ আজি ৰাতিপুৱা 7 বজাৰ পৰা আমাৰ পৰীক্ষণ আৰম্ভ হৈছে। আৰু এই পৰীক্ষণ কৰিবলৈ উপস্থিত হৈছে ইলেক্ট্ৰনিক কৰ্পৰেশ্যন ইণ্ডিয়া লিমিটেডৰ পৰা প্ৰায় 10 জনকৈ অভিযন্তা, আৰু তেওঁলোকৰ লগত আমাৰ এই কাৰ্যালয়ৰ আৰু সংহত কাৰ্যালয়ৰ সহায়কাৰী লোকসকলো আমি তাত নিয়োজিত কৰিছো, আৰু তেওঁলোকে ৰাতিপুৱাৰ পৰা কাম আৰম্ভ কৰিছে।
দৰং নিৰ্বাচনী জিলাৰ 3টা বিধানসভা সমষ্টিৰ বাবেও আজি EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ আৰম্ভ হৈছে। অহা 25 ডিচেম্বৰলৈকে চলিবলগীয়া এই পৰীক্ষণ প্ৰক্ৰিয়া 12 জনীয়া এটা অভিযন্তাৰ দলে তদাৰক কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু দুদিনীয়া মণিপুৰ ভ্ৰমণসূচীৰে আজি ইম্ফলত উপস্থিত হয়। ৰাষ্ট্ৰপতিগৰাকীক বিমানবন্দৰত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা, মুখ্য সচিব ডঃ পুনীত কুমাৰ গোৱেলকে ধৰি কেইবাগৰাকী শীৰ্ষ বিষয়াই আদৰণি জনায়। শ্ৰীমতী মুৰ্মু বিমানবন্দৰৰ পৰা পোনে পোনে ইম্ফলৰ ৰাজভৱনলৈ যায়। ইয়াৰ পাছত তেওঁ ঐতিহাসিক মাপল কাংজেইবুং প'ল' খেলপথাৰত প'ল' খেল উপভোগ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ সন্মানাৰ্থে ইম্ফলৰ চিটি কনভেনশ্যন চেণ্টাৰত আয়োজন কৰা অভ্যৰ্থনা অনুষ্ঠানত ভাগ ল'ব। শ্ৰীমতী মুৰ্মুৱে আজি সন্ধিয়া ৰাজভৱনত ৰাজ্যখনৰ স্থানান্তৰিত হোৱা লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ ইম্ফলত থকা নুপিলাল স্মাৰক পৰিদৰ্শন কৰাৰ লগতে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ন্যায় বিচাৰি যুঁজ দিয়া মণিপুৰৰ সাহসী মহিলাসকলৰ প্ৰতি সন্মান জনাব। ইয়াৰ পাছত তেওঁ সেনাপতি জিলাত এখন জনসভাত অংশ ল'ব আৰু জিলাখনত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত হোৱা এটা পথ দুৰ্ঘটনাত অসমৰ 14 জন শ্ৰমিককে ধৰি কেইবাজনো লোকৰ মৃত্যু হয়। সংবাদ মাধ্যমসমূহে আজি ইটানগৰত প্ৰকাশ কৰা মতে পাহাৰীয়া অঞ্চলৰ পৰা শ্ৰমিক কঢ়িয়াই অনা এখন ডাম্পাৰ ৰাজ্যখনৰ হায়ুলিয়াং চাল্লাগাম পথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰাৰম্ভিক তথ্য অনুসৰি বাহনখনত অসমৰ কমেও 21 গৰাকী শ্ৰমিক আছিল। ঘটনাৰ পাছতে স্থানীয় প্ৰশাসন আৰু NDRFএ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে। উদ্ধাৰকাৰী দলে অসম আৰক্ষীৰ সৈতে এই অভিযানত সহায়ৰ বাবে যোগাযোগ ৰক্ষা কৰি আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অৰুণাচল প্ৰদেশত সংঘটিত এই শোকাবহ পথ দুৰ্ঘটনাত অসমৰ শ্ৰমিকৰ প্ৰাণহানিৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে অৰুণাচল প্ৰদেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকাৰ লগতে প্ৰয়োজনীয় সহযোগিতা আগবঢ়াইছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। কামৰূপ মহানগৰ জিলাত আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। এবছৰৰ পৰা 19 বছৰ বয়সৰ শিশুসকলক পেলুমুক্ত কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী প্ৰতি বছৰে 2 বাৰকৈ পালন কৰা হয়। সমগ্ৰ শিক্ষা অভিযানৰ মিছন সঞ্চালক ডাঃ ওম প্ৰকাশে মহানগৰীৰ উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ অংগনবাড়ী কেন্দ্ৰ আৰু বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলৰ মাজত শৌচাগাৰৰ ব্যৱহাৰ, পৰিষ্কাৰকৈ হাত ধোৱাৰ অভ্যাস গঢ়ি তোলা আৰু বিশুদ্ধ খোৱাপানী সেৱনৰ সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰা হ'ব। ৰাজ্যৰ আন আন জিলাতো আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালন কৰা হয়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত অহা শনিবাৰে নিশা 8:02 শিশুৰ বিকাশ আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী কাৰ্যসূচী সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ভাগ ল'ব শিশু বিকাশ প্ৰকল্পৰ চিপাঝাৰৰ প্ৰকল্প বিষয়া প্ৰণীতা তালুকদাৰ আৰু ৰামপুৰ শিশু বিকাশ প্ৰকল্পৰ প্ৰকল্প বিষয়া গীতা দেৱীয়ে। অনুষ্ঠানটি আঁত ধৰিব জিন্তী ৰাণী ডেকাই। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু প্ৰযোজনা সহযোগী হৈছে আমিনুল ইছলাম। গোৱালপাৰা জিলাৰ উন্নয়ন সমিতিৰ চলিত মাহৰ সভাখন আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। জিলা আয়ুক্ত প্ৰদীপ টিমুঙৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলাখনৰ বিভিন্ন বিভাগৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰা হয়। বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকলে অংশগ্ৰহণ কৰা সভাত জিলাখনত ৰূপায়ণ হৈ থকা চৰকাৰৰ বিভিন্ন আঁচনিৰ লগতে কেতবোৰ অন্যান্য বিষয়েও আলোচনা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ চৰকাৰী আৰু প্ৰাদেশিককৃত বিদ্যালয়ৰ 9ম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন জিলাত আজিৰে পৰা EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ। দুদিনীয়া মণিপুৰ ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ইম্ফলত উপস্থিত। আৰু অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত এটা পথ দুৰ্ঘটনাত অসমৰ 14 জন শ্ৰমিকসহ কেইবাজনো নিহত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।